কেনার সেলিং ইতি হিসেবে আমার জমা ফেলবো করলো তো।
ওদের দুবাই ফ্লাইট মানে কি নাম্বার খাওলা তোর ভিসা আগা সন্তান ওয়াগ হল নামে সেই নাম্বার
মানালু
ওদের দুবাই
দুবাই ইয়াউলা তোর নোটস কে তু
ইয়াউলা তোর কদর সামেল টিকেশন না ইয়াউলা তোর ভিসা মানে সন
এস আন্ডে লাই
হ্যাঁ ওয়াগ ডাউন সন্তান কে নাম্বার
এস আন্ডে লিল የዱባይ በረራውን ቀጥታ በረራ አድርጌ ሌሎት ወይስ አንድ ስቶፕ ያለው ነው የሚቀንስ አለ?
ቀጥታውንም ይልኝ የሚቀንሰውንም ይልኝ ዋን ስቶፕ ያለው ነው ኮምፔር ለማድረግ።
እሺ አንዴ እሺ የሁለት ወር ቪዛ 41000 ብር ነው ፊክስድ ነው ዋጋው።
ኦኬ
ከዛ በአንድ ስቶፕ በሳውዲ አረብ ጅዳ ላይ አንድ ስቶፕ ያለው አለ እሱኛው 53849 ብር ነው።
ኦኬ አጠቃላይ ማለት ነው
አጠቃላይ ከቪዛው ጋር 94849 ብር ነው።
ኦኬ
ከዛ በኢትዮጵያ ኤርላይንስ ቀጥታ በረራ ሲሆን ደግሞ አጠቃላይ 111197 ብር ነው። የኢትዮጵያ ነው ታበራ
ያኛው በምንድን ነው በፍላይ ዱባይ ነው በምን ነው
ቢቀነሰው ሳውዲ አረብ ነው
ሳውዲ አረብ 94
የሳውዲሩ ትኬቱ 53800 ከነ ቪዛው ነው።
ኦኬ
94849
ኦኬ የኢትዮጵያ 115000 ያልከኝ
ያው የኢትዮጵያ 115197
ኦኬ ቴንክ ዩ እሺ ነው ላ
እሺ እናመሰግናለን ስለደወሉ መልካም ቀን።